প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিভিন্ন প্ৰযুক্তিগত আহিলাৰ বাবে ভাৰতত উৎপাদিত চিপসমূহে দেশক আত্মনিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে ছেমি কণ্ডাক্টৰ উৎপাদনৰ ক্ষেত্ৰখনত ভাৰত শীঘ্ৰেই এটা গোলকীয় কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। মালদা জিলাৰ গাভীৰোগে ঠিক কৰি দেশৰ তিনি ঠাইত প্ৰায় 1,25,000 কোটি টকা ব্যয় সাপেক্ষে 3টা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে আজি এই কথা প্ৰকাশ কৰে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে আজি পুৱা 4:30 বজাত আধাৰশিলা স্থাপন কৰা আন দুটা প্ৰস্তাৱিত প্ৰকল্প গুজৰাটৰ ধোলেৰা আৰু সানন্দত নিৰ্মাণ কৰা হ'ব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে সংযুক্ত হোৱাৰ বাবে সুদৃঢ় হৈ উঠিছে আৰু অঞ্চলটোত এনেধৰণৰ উদ্যোগ স্থাপনৰ বাবে পূৰ্বতে কোনেও ভবা নাছিল। তেওঁ কয় যে বিশ্বৰ কোভিড মহামাৰীৰ পাছত নিৰ্ভৰযোগ্য আৰু স্থিতিস্থাপক গুণসম্পন্ন গোলকীয় যোগান শৃংখলা অংশীদাৰৰ অন্বেষণত ব্ৰতী হৈছে আৰু এনে সময়ত ভাৰতে ছেমি কণ্ডাক্টৰৰ দৰে উদীয়মান খণ্ডসমূহত শিল্পকে গোলকীয় নেতা হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। শ্ৰীমোহনে ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীলতা আৰু আধুনিকতাৰ দিশে লৈ যাব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে চিপ নিৰ্মাণৰ ফলত দেশৰ দ্ৰুত প্ৰগতিৰ সৈতে বিশ্বাসী হৈ উঠা দেশৰ যুৱ প্ৰজন্মৰ বাবে অগণন সম্ভাৱনা মুকলি হ'ব। দেশত বিদেশী বিনিয়োগক উৎসাহিত কৰাৰ বাবে বৰ্তমান চৰকাৰে চলোৱা ব্যাপক প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ব্যৱসায় সুফল কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে আৰু 40,000ৰো অধিক পুৰণি বাধ্যবাধকতাৰ অৱসান ঘটাইছে। তথা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেডৰ উদ্যোগত পৰৱৰ্তী 1 দিনৰ ভিতৰত এই প্ৰকল্পটো ছেমি কণ্ডাক্টৰ ইউনিটটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। উল্লেখযোগ্য যে জাগীৰোডৰ হিন্দুস্তান কাগজ নিগমৰ অধীনস্থ পূৰ্ব নগাঁও কাগজ কল চৌহদত 27,000 কোটি টকা ব্যয়েৰে স্থাপন কৰিবলগীয়া এই ছেমি কণ্ডাক্টৰ প্ৰকল্পটো হ'ব উত্তৰ পূৰ্বাঞ্চলত ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ পৰিমাণৰ পুঁজি ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া প্ৰকল্প। উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগ জগতৰ এটা মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'বলগীয়া এই প্ৰকল্পটোৰ প্ৰতিদিনে 4,80,00,000 চিপ প্ৰস্তুত কৰাৰ সামৰ্থ্য থাকিব বুলি জানিবলৈ পৰা গৈছে। আজি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়া ষ্ট্ৰেটেজিক শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি দেশৰ যুৱ সম্প্ৰদায়ক সম্বোধন কৰে। এই ব্যৱস্থাৰ জৰিয়তে যুৱকৰ বাবে কৰ্ম সংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই কাৰ্যসূচীত দেশৰ সকলো কেন্দ্ৰীয় বিশ্ববিদ্যালয় IIT NIT IIM আদিকে ধৰি 1,814টা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে আজি প্ৰধানমন্ত্ৰী সামাজিক উত্থান আৰু ৰোজগাৰ আধাৰিত জনকল্যাণ পিএম সুৰজ ৰাষ্ট্ৰীয় পৰ্টেল মুকলি কৰে আৰু বঞ্চিত সম্প্ৰদায়ৰ 1,00,000 উদ্যমীলৈ ঋণ সাহায্যত অনুমোদন জনায়। তেওঁ লগতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অনুসূচিত জাতি পিছপৰা শ্ৰেণী আৰু অনাময় কৰ্মীসহ বিভিন্ন চৰকাৰী আঁচনিৰ উপান্ত শ্ৰেণীৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত সমগ্ৰ দেশৰ 470খনৰো অধিক জিলাৰ প্ৰায় 3,00,000 হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। ভাৰত আৰু মৰিছাছে 4খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি বিত্তীয় সেৱা, অসামৰিক সেৱা, কৰ আৰু তদন্তকাৰী সংস্থাৰ দৰে খণ্ডসমূহত নিজৰ দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি মৰিছাছৰ ৰাষ্ট্ৰীয় বিধানসভাত ভাৰত আৰু মৰিছাছৰ মাজত প্ৰতিনিধি দল পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জুগনৌথ বৈঠকত উপস্থিত থাকে। এই বৈঠকতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ সাহায্যৰে নিৰ্মাণ কৰা 14টা বিশেষ প্ৰকল্প বৈদ্যুতিন মাধ্যমেৰে যুটীয়াভাৱে মুকলি কৰে। ইয়াৰোপৰি দুয়োগৰাকী নেতাই ভাৰতৰ পুঁজিৰে নিৰ্মাণ হ'বলগীয়া নতুন ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ আধাৰশিলাও বৈদ্যুতিন মাধ্যমেৰে স্থাপন কৰে। চৰকাৰ ভ্ৰমণসূচীৰ আজি তৃতীয় তথা অন্তিম দিনা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আশ্ৰাবাসী ঘাট আৰু আন্তঃ মহাদেশীয় দাসত্ব কাৰ্যালয় পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে এই সংগ্ৰহালয়ে মৰিছাছৰ ঔপনিৱেশিক অৰ্থনীতি আৰু সমাজলৈ লাখ লাখ আফ্ৰিকীয় আৰু এছীয় দাসৰ অৱদানৰ স্মৃতিচাৰণ কৰে। তাৰ পাছতে ৰাষ্ট্ৰপতিগৰাকীয়ে পবিত্ৰ গংগা সেৱাও পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে মহাশিৱৰাত্ৰিৰ সময়ছোৱাত বিভিন্ন দেশত প্ৰায় 4 লাখ ভক্তই এই গংগা সেৱালৈ গৈ মহাদেৱৰ আৰাধনা কৰে। উল্লেখযোগ্য যে 1948 চনৰ পৰাই ভাৰত আৰু মৰিছাছৰ মাজত ঘনিষ্ঠ দ্বিপাক্ষিক সম্পৰ্ক সামুদ্ৰিক সুৰক্ষা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত সহযোগিতাৰ নতুন মাত্ৰা স্থাপন কৰিছে। অৰ্থনৈতিক সহযোগিতাও ভাৰত মৰিছাছৰ সম্পৰ্কৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ এইবাৰৰ ভ্ৰমণসূচীয়ে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কত এটা নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে আজি নতুন দিল্লীত আকাশবাণী বাতৰি আৰু দূৰদৰ্শন বাতৰিৰ ন ৰূপত সজাই তোলা ৱেবছাইট মুকলি কৰে। শ্ৰীঠাকুৰে লগতে নিউজন AIR এপক নতুন সংস্কৰণো উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰচাৰৰ বাবে উমৈহতীয়া দৃশ্য শ্ৰব্য মঞ্চ PD শব্দও মুকলি কৰে। এই উপলক্ষে শ্ৰীঠাকুৰে কয় যে ৰাজহুৱা সম্প্ৰচাৰ প্ৰতিষ্ঠান দূৰদৰ্শন আৰু আকাশবাণীয়ে বছৰ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে। প্ৰতিষ্ঠান দুটাই নিজৰ নেটৱৰ্কৰ মাধ্যমেৰে দেশৰ প্ৰতিটো অংশৰ স্থানীয় ভাষাৰ প্ৰসাৰত অৰিহণা যোগাই আহিছে আৰু সমাজৰ একেবাৰে শেষৰজন ব্যক্তিলৈ তথ্য যোগান ধৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰচাৰ ভাৰতী এতিয়া বাতৰি প্ৰতিষ্ঠানসমূহক ভিন ভিন ভাষাত ভিডিঅ' অডিঅ' ফটো আৰু প্ৰথম সামগ্ৰী উপলব্ধ কৰাবলৈ সাজু হৈছে। মন্ত্ৰীগৰাকীয়ে ইয়াক এটা বৈশ্বিক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে যোৱা 8 দশক ধৰি আকাশবাণীয়ে তথ্য প্ৰচাৰৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কোভিড মহামাৰীৰ সময়ছোৱাত আকাশবাণীৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ নিউজন AIR এপ চৰকাৰী আঁচনিৰ বাতৰি আৰু তথ্য লাভৰ বাবে এটা শক্তিশালী আহিলা বুলি অভিহিত কৰে। তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় যাদৱে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে বাতৰি কাকত আৰু বাতৰি নেটৱৰ্কসমূহ সদায় বিভিন্ন উৎসৰ ওপৰত নিৰ্ভৰশীল। প্ৰচাৰ ভাৰতীৰ শব্দমঞ্চ নতুন ৰূপত সজাই তোলা ৱেবছাইট আৰু বাতৰি প্ৰতিষ্ঠান আৰু জনসাধাৰণলৈ তথ্য যোগানৰ ক্ষেত্ৰত লাভদায়ক হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। ভাৰতীয় জনতা পাৰ্টীয়ে অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবে 80 জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে মুক্ত সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। একেদৰে উপ মুখ্যমন্ত্ৰী চাওনা মেইনে চাওখামা আসনখনৰ পৰা প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। বিধানসভাৰ অধ্যক্ষ প্ৰশান্ত দৰ্জী সোণাই মেচুকা আসনৰ পৰা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মিনং এৰিঙে পাছিঘাট পশ্চিম সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে বৰ্তমানৰ অৰুণাচল চৰকাৰৰ কাৰ্যকাল অহা 2 জুনত উকলি যাব। ইয়াৰ পৰিপ্ৰেক্ষিতত লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ NHAI KTM ফাষ্টটেগ ব্যৱহাৰকাৰীসকলক 15 মাৰ্চৰ পূৰ্বে অন্য বেংকৰ ফাষ্টটেগলৈ স্থানান্তৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে কৈছে যে ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথেৰে আহ্বান কৰাৰ সময়ত জৰিমনা অথবা জড়িত মাচুলৰ পৰা হাত সাৰিব পৰা যাব। ভাৰতীয় ৰিজাৰ্ভ বেংকে KTM ধনাদায় বেংকৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা অনুসৰি KTM ফাষ্টটেগ ব্যৱহাৰকাৰীসকলক 15 মাৰ্চৰ পাছত ফ্ৰীচাৰ্জ অথবা টপআপ কৰিব নোৱাৰিব। অৱশ্যে তেওঁলোকে নিজৰ জমা থকা ধনৰাশি ব্যৱহাৰ কৰিব পাৰিব। দিল্লী কেপিটেলছ কিছু সময়ৰ পাছত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট টাইন্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে যোৱা নিশা প্ৰতিযোগিতাৰ এখন খেলত যোৱাবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক 7 উইকেটত পৰাস্ত কৰি প্ৰতিযোগিতাত প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰে। ব্ৰিটেইনৰ বাৰ্মিংহামত চলি থকা অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছত ভাৰতৰ লক্ষ্য সেন আৰু প্ৰিয়াংশু ৰাজাৰেকে কিছু সময়ৰ পূৰ্বে নিজ নিজ খেলত অৱতীৰ্ণ হৈছে। আনহাতে পুৰুষৰ ডাবলছত চিৰাগ শেট্টী আৰু সাত্বিক সাইৰাজ ৰংকি ৰেড্ডী বিশ্বৰ শীৰ্ষস্থানৰ ভাৰতীয় যুটীয়েও প্ৰতিযোগিতাখনত নিজৰ অভিযান আৰম্ভ কৰিব। উল্লেখযোগ্য যে পিভি সিন্ধু ইতিমধ্যে মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আছে এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন প্ৰযুক্তিগত আহিলাৰ বাবে ভাৰতত উৎপাদিত চিপসমূহে দেশক আত্মনিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে। ভাৰত আৰু মৰিছাছে 4খনকৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি বিভিন্ন খণ্ডত দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে আজি নতুন দিল্লীত আকাশবাণী বাতৰি আৰু দূৰদৰ্শন বাতৰিৰ ন ৰূপত সজাই তোলা ৱেবছাইট মুকলি কৰে আৰু দিল্লী কেপিটেলছ কিছু সময়ৰ পাছত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট টাইন্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়া বাতৰি ইমানতে আৰম্ভ কৰিছো।